নমস্কাৰ। দুর্যোগ ব্যৱস্থাপনা আৰু পূৰ্বপ্ৰস্তুতি সম্পৰ্কীয় বিশেষ অনুষ্ঠান সাৰথিলৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰ জৰিয়তে দুর্যোগ ব্যৱস্থাপনা আৰু ইয়াৰ বাবে ল'বলগীয়া পূৰ্বপ্ৰস্তুতিৰ বিষয়ে আমি শ্ৰোতাসকলক জনাবলৈ চেষ্টা কৰিম। আমাৰ গুৱাহাটী মহানগৰী আৰু ইয়াৰ দাঁতি কাষৰীয়া বিভিন্ন অঞ্চল দুর্যোগৰ সন্মুখীন হৈ আছে। গতিকে সেই সমস্যাসমূহৰ বিষয়ে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ বাবে ল'বলগীয়া সাৱধানতাৰ বিষয়েও জনাবলৈ চেষ্টা কৰিম। প্ৰকৃতিৰ কোনো পৰিঘটনাকে আমি ৰোধ কৰিব নোৱাৰোঁ, প্ৰকৃতিৰ কোনো নিয়ম আমি বান্ধিব নোৱাৰোঁ, বৰঞ্চ আমি প্ৰকৃতিৰ নিয়মৰ অধীন আমাৰ জীৱনকালত প্ৰাকৃতিক দুৰ্যোগসমূহৰ সন্মুখীন আমি হ'বই লাগিব। শ্ৰোতাসকল, আমাৰ এই সাৰথি অনুষ্ঠানটিত আমি এনে প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে আলোচনা কৰিছোঁ আৰু আজিৰ খণ্ডটো আমি এনে এক সমস্যাৰ বিষয়ে আলোচনা কৰিম। শ্ৰোতাসকল, আজিৰ খণ্ডটিৰ আলোচনাৰ বিষয় হ'ল ভূমিস্খলন।
ভূমিস্খলন বুলি ক'লে সাধাৰণতে আমি বুজি পাওঁ যে কোনো এক অঞ্চলৰ পাহাৰীয়া ওখ ঢাল থকা ঠাইৰ পৰা মধ্যাকৰ্ষণীয় বলৰ বাবে শিল, বালি, মাটি, শিলাখণ্ড আদি প্ৰচুৰ পৰিমাণে অতি খৰকৈ বাগৰি অহা। এনেদৰে হঠাতে বাগৰি অহা ভূমিখণ্ডই মানুহ তথা জীৱ জন্তুৰ যথেষ্ট ক্ষতিসাধন কৰে আৰু প্ৰাণহানিও হোৱা দেখা যায়।
কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে এই ভূমিস্খলন বাৰু কিয় হয়? আমি হয়তো জানো যে পৃথিৱীৰ উপৰিভাগ শিল, মাটি, বালিৰে গঠিত। পৃথিৱীৰ এই ভূমিভাগ পানী, ৰাসায়নিক ক্ৰিয়া বা গছ গছনিৰ ক্ৰিয়াকলাপৰ বাবে অৰ্থাৎ প্ৰাকৃতিক কাৰণ কিছুমানৰ বাবে ক্ষয় হৈ যায়। বিশেষকৈ যেতিয়া বৰষুণৰ পৰিমাণ বৃদ্ধি হয় অথবা ভূমিকম্প হয়, তেনে সময়ত প্ৰধানতঃ ভূমিস্খলন হয়। এই বিষয়ে অধিক জানিবলৈ আমি কথা পাতিছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেক্টৰ প্ৰফেচাৰ হৰিপ্ৰসাদ শৰ্মা ছাৰৰ সৈতে।
সাধাৰণতে পাহাৰীয়া ওখ ঢাল থকা ঠাইৰ পৰা মাধ্যাকৰ্ষণীয় বলৰ বাবে শিল, বালি, মাটি, শিলাখণ্ড আদি প্ৰচুৰ পৰিমাণে অতি খৰকৈ বাগৰি অহাটোৱেই হ'ল ভূমিস্খলন। খহি পৰা শিল মাটিৰ পৰিমাণ, খহি পৰাৰ বেগ আৰু হাৰ, এইবিলাকৰ দ্বাৰা ভূমিস্খলনক বিভিন্ন প্ৰকাৰত ভাগ কৰিব পাৰি। এনেদৰে হঠাতে বাগৰি অহা ভূমিখণ্ডই মানুহ তথা জীৱ জন্তুৰ প্ৰাণ লোৱাৰ উপৰিও নিম্ন অঞ্চলত থকা ঘৰ দুৱাৰো ধ্বংস কৰে। হিমালয়ত ভূমিস্খলন হ'ল এটা নিয়মীয়া পৰিঘটনা, য'ত সদায়ে কম বেছি পৰিমাণে ওপৰৰ পৰা বেলেগ বেলেগ আকাৰৰ শিল বালি আহি খহি পৰি থকা দেখা যায়। ইয়াৰ কাৰণ হিচাপে আমি গম পাওঁ যে পৃথিৱীৰ উপৰিভাগ শিল, বালি আদিৰে গঠিত। এনে শিল বা ভূমিভাগ পানী, ৰাসায়নিক ক্ৰিয়া বা গছ গছনি আৰু জীৱ জন্তুৰ ক্ৰিয়াকলাপৰ বাবে ক্ষয় যায় বা ভাঙি যায়। অতিমাত্ৰা হোৱা বৰষুণ বা বৰফৰ গলনৰ বাবে প্ৰধানতঃ ভূমিস্খলন হয়। গছ গছনিয়ে ভূমিভাগ খামুচি ধৰি থাকে। অতিমাত্ৰাত গছ গছনি কটাৰ ফলত ভূমিস্খলন হয়। ভূমিকম্পৰ ফলতো বৃহৎ ভূমিস্খলন হয়। গতিশীল পানী, বতাহ, মাধ্যাকৰ্ষণীয় তৰণ, সাগৰৰ ঢৌৰ বাবেও ভূমিস্খলন হয়। এই ভূমিস্খলনৰ ফলত বেলেগ বেলেগ পৰিণাম আমি লক্ষ্য কৰোঁ। ভূমিস্খলনৰ প্ৰৱণতালৈ ইয়াৰ পৰিণামো বেলেগ বেলেগ হ'ব পাৰে। ভূমিস্খলনত গতিশীল শিল বা ভূমিখণ্ডই কঢ়িয়াই অনা ভৰবেগৰ বাবেই অতি ধ্বংসাত্মক কাৰ্য সম্পাদন কৰে। ভূমিস্খলনৰ ফলত জীৱ জন্তু আৰু মানুহৰ প্ৰাণ নাশ হোৱাৰ উপৰিও ঘৰ দুৱাৰ ভাঙি সা সম্পত্তি ধ্বংস হয়। একেটা প্ৰকাণ্ড ভূমিস্খলনে একো একোটা বৃহৎ অঞ্চল, আনকি একো একোখন সৰু নগৰকে পুতি পেলাব পাৰে, যাৰ ফলত তাত থকা সকলো প্ৰাণীৰ লগতে ঘৰ দুৱাৰ সকলো পোত যাব পাৰে।
ভূমিস্খলন পৃথিৱীৰ অন্যতম প্ৰধান পৰিৱেশ সম্পৰ্কীয় সমস্যা হিচাপে দেখা দিছে। চৰণীয়া পথাৰৰ অতিমাত্ৰা ব্যৱহাৰ, খনন কাৰ্য আৰু বনাঞ্চল ধ্বংস আদি হৈছে ভূমিস্খলনৰ প্ৰধান কাৰণ। এই সকলোবোৰ কাৰণৰ ফলতে ভূমিৰ ওপৰৰ সাৰুৱা মাটিভাগৰ জৈৱিক গুণাগুণ হ্ৰাস পায়। বিশ্বৰ মুঠ ভূমিস্খলনৰ 30% বনাঞ্চল ধ্বংসৰ ফলত আৰু 28% অবহনক্ষম পদ্ধতিত কৃষিকাৰ্য কৰাৰ বাবে হয় বুলি তথ্যমতে জানিব পৰা গৈছে।
বিশেষকৈ পাহাৰ অঞ্চলত ভূমিস্খলনৰ মাত্ৰা অত্যাধিক, কিয়নো এখন পাহাৰত মাটিৰ সৈতে ডাঙৰ বা সৰু আকৃতিৰ শিল থাকে আৰু কিছু কিছু অংশত বালিয়া মাটিও থাকে। যদি পাহাৰ এখনৰ কোনো এটা অংশৰ ওপৰত ডাঙৰ শিল থাকে, মাজভাগত মাটি থাকে আৰু তলত সৰু আকৃতিৰ শিল থাকে, তেন্তে ওপৰৰ পৰা পোৱা চাপৰ ফলত তলৰ শিলটোৱে মাটিখিনি ধৰি ৰাখিব নোৱাৰে আৰু যাৰ ফলত ভাৰসাম্যৰ তাৰতম্য ঘটি মাটিখিনি খহি পৰে। শ্ৰোতাসকল, ভূমিস্খলন প্ৰাকৃতিক দুৰ্যোগ হ'লেও বৰ্তমান কিছু পৰিমাণে আমিও এই ক্ষেত্ৰত জগৰীয়া। আমি জানো যে গছ গছনিয়ে মাটি খামুচি ধৰি ৰাখে, সেয়েহে বৰষুণ বেছি হ'লেও এটা সময়লৈকে গছে মাটিটুকুৰা ধৰি ৰাখিব পাৰে। কিন্তু বৰ্তমান জনবসতি বৃদ্ধি বা অন্যান্য কাৰণবশতঃ আমি পাহাৰৰ মাটি কাটি ঠাইবোৰ বাসোপযোগী কৰি লৈছোঁ। ইয়াৰ লগতে ঔদ্যোগিকৰণে এই সমস্যাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে। মানুহৰ দ্বাৰা হোৱা বিভিন্ন জলবিদ্যুৎ প্ৰকল্প, ডাঙৰ বান্ধ, অট্টালিকা আদিৰ নিৰ্মাণ কাৰ্য, বনাঞ্চল ধ্বংস আদিৰ বাবেই এই ভূমিস্খলনৰ পৰিমাণ বৃদ্ধি পাইছে। এনে মানৱসৃষ্ট বা প্ৰাকৃতিকভাৱে হোৱা ভূমিস্খলন আমাৰ অসমত বিশেষকৈ গুৱাহাটী মহানগৰীত যথেষ্ট পৰিমাণে দেখা গৈছে। আমি ক'ব পাৰোঁ যে প্ৰতি বছৰে গুৱাহাটীৰ খাৰঘুলি, গোদানগৰ আদিকে ধৰি বহুতো অঞ্চলত এই সমস্যাই দেখা দিছে।
শ্ৰোতাসকল, আপোনালোকে নিশ্চয় জানে যে এনে ভূমিস্খলনে আমাৰ যথেষ্ট পৰিমাণে ক্ষতিসাধন কৰিব পাৰে। স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ লগতে জীৱ জন্তু তথা মানুহৰ প্ৰাণহানি হোৱা দেখা গৈছে। এনে ঘটনাৰ বাতৰি আমি সংবাদ মাধ্যমৰ জৰিয়তে বিভিন্ন সময়ত জানিব পাৰোঁ। শ্ৰোতাসকল, আমি পুনৰ এই বিষয়ে আলোচনা কৰিম, কিন্তু আহকচোন এইখিনিতে বৰুৱাৰ ঘৰলৈ এপাক গৈ আহোঁ।
এইখিনিতে এটি ব্ৰেকিং নিউজ। গোটানগৰত হোৱা এক ভূমিস্খলনৰ ঘটনাই এটা পৰিয়ালক নিশেষ কৰিছে। ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে এটি শিশুৰ, লগতে ওচৰতে থকা আন এটি পৰিয়ালৰ তিনিজনৰ অৱস্থা আশংকাজনক। বিগ ব্ৰেকিং নিউজ আপোনালোকে টিভিৰ স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে যে গোটানগৰত হোৱা এক ভূমিস্খলনৰ ঘটনাই এটা পৰিয়ালক নিশেষ কৰিছে। ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে এটি শিশুৰ, লগতে ওচৰতে থকা আন এটি পৰিয়ালৰ তিনিজনৰ অৱস্থা আশংকাজনক। ঘটনাস্থলীৰ পৰা সবিয়াক জনাবলৈ অনুৰোধ জনাইছো আমাৰ সংবাদদাতা ৰূপম খাউণ্ডক। হয় ৰূপম, তাত বৰ্তমান অৱস্থা কেনেকুৱা? উদ্ধাৰকাৰী দল এতিয়ালৈকে গৈ পাইছে নে?
ৰাম 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 ৰাম। হেৰা, দেখিছা সেই পৰিয়ালটোৰ কি দোষ আছিল বাৰু?
তেওঁলোকৰ দোষ নাই, কিন্তু একেবাৰে ভুল নকৰা বুলিও ক'ব নোৱাৰি, বুইছা? সেইবোৰ হৈছে ভূমিস্খলন প্ৰৱণ এলেকা। তাতে এইকেইদিন যিহে নেৰানেপেৰা বৰষুণ, পাহাৰৰ মাটি ঢিলা হৈ খহি পৰিছে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ফালৰ পৰা সেইবোৰ ঠাইত ফলক মাৰি দিয়াও দেখিছোঁ দেখোন। মানুহঘৰ যদি আগতেই সাৱধান হ'লহেঁতেন।
হেৰা, আমাৰ পিছফালৰ পাহাৰটোৰ পৰাও যদি এনেকৈ শিল মাটি আদি খহে, আমাৰ দেখোন একেই অৱস্থা হ'ব।
আমাৰ গাতে লগা পাহাৰটোৰ এই ঠাইখিনি অৱশ্যে ভূমিস্খলন প্ৰৱণ নহয়, আৰু ইয়াতে মানুহে গছ বন কাটি ঘৰ সাজি তহিলং কৰাও দেখা নাই। আৰু যদি কেতিয়াবা কিবা অঘটন ঘটেও, তেন্তে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ টোল ফ্ৰী নম্বৰ আছে নহয়, 108 আৰু 1070, এই তাৰ পৰাই আমি সহায় ল'ব পাৰিম।
নম্বৰটো আকৌ কোৱাচোন।
108 আৰু 1070।
মোৰ সতে থাকি থাকি তুমিও দেখিছো বেছ স্মাৰ্ট হৈ গৈছা।
তো আকৌ, হাতত স্মাৰ্টফোন লৈ থাকিলেই নহ'ব নহয়, নিজেও স্মাৰ্ট হ'ব লাগিব।
আমি প্ৰাকৃতিক দুৰ্যোগসমূহক বাধা দিব নোৱাৰোঁ সঁচা, কিন্তু সাৱধানতা আৰু সজাগতাৰ ফলত আমি ক্ষয় ক্ষতিৰ পৰিমাণ ৰোধ কৰিব পাৰোঁ। এতিয়া প্ৰশ্ন হ'ল, আমি কেনেকৈ সাৱধান হ'ম?
শ্ৰোতাসকল, এই মুহূৰ্তত আমাৰ সৈতে ফোন লাইনত আছে অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰজেক্ট অফিচাৰ ডক্টৰ ৰাজীৱ দত্ত। আহকচোন, তেওঁৰ পৰা আমি এই বিষয়ে জানো।
ঘৰখিনি যেতিয়া বনায়, মানুহে সদায় সেই হেৰি যোনটো পাহাৰৰ শ্লোপ, এতিয়া লেণ্ডলাইডৰ পৰা এনে ঘৰ বনাব হ'লে তাৰমানে হিল শ্লোপতে বনাবৰ কথা আমাৰ হেৰি হয়, হয় নহয়? গতিকে হিল শ্লোপৰ মানে শ্লোপটো ডিষ্টাৰ্ব নোহোৱাকে ঘৰটো বনাব লাগে। এতিয়া আমি বহুতে কি কৰোঁ যে শ্লোপটো আমি কাটি দিওঁ, সেইটো আনষ্টেবল কৰি দিওঁ, তাৰমানে যোনটো তাৰ চেচুৱেশ্যন কেপাচিটিটো সেইটো কমি যায়। আৰু হেৰি শ্লোপ আনষ্টেবল হ'লে তেতিয়াহ'লে সেতিয়া লেণ্ডশ্লাইড হয়, গতিকে মানুহে তেনেকে বিপদ নিজে মাতি আনে। গতিকে শ্লোপটো মানে ডিষ্টাৰ্ব নোহোৱাকে ঘৰটো বনাব পাৰিব লাগে, মানে সেইকাৰণে উই শুড কনচাল্ট আ ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰ। অ'কে, ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰ এজন কনচাল্ট কৰি পেলাই আমি মানে তেনেকুৱা জেগাত বনাওঁ, যদি চব ঘৰ বনাব লাগে। আৰু বাকীটো আৰু ধৰক ৰিটেইনিং ৱাল, যোনটো মানে প্ৰটেকশ্যন ৱাল দিব লাগিব, যদি ঘৰটো বনাওঁ প্ৰটেকশ্যন ৱালটো মানে ভালকে দিলে তেতিয়া চেফ হয়। আৰু যোনটো পাহাৰ, সেই পাহাৰটো তাৰমানে যোনটো বৰৰ বাধাৰ সেইটো সেইটো মানে ডিষ্টাৰ্ব দিব নালাগে, ডিষ্টাৰ্ব কৰিব নালাগে। সেইখিনি এইখিনি অকমান চেফটি মেজাৰ চালি চাব লাগিব বনালে আনহাতে ইম্পৰ্টেণ্ট থিং ইজ দ্য ড্ৰেইনেজ ড্ৰেইনেজ চিষ্টেমটো মানে অকল ফ্ল' অফ ৱাটাৰ ৰেগুলাৰ হয় ভালকে হয় সেইটো চাব লাগে
আৰু আমাৰ গুৱাহাটী কোন কোন এৰিয়া মানে বেছি ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে
বেছিকেলি ধৰ গোটেইখিনি পাহাৰ এতিয়া সেই খাৰগুলিটো আপোনালোকে শুনিয়ে থাকে প্ৰত্যেক বছৰে মানুহ মৰে তাতে খাৰগুলি পাহাৰত তাৰপিছত কালা পাহাৰ হওক তাৰপিছত আমাৰ সেই নীলাচল পাহাৰ কামাখ্যা মন্দিৰ আছে তাৰপিছত আপোনাৰ সেই নৱগ্ৰহ চাইডে নৱগ্ৰহ হিল চাইড পানীমাৰীৰ পৰা আৰম্ভ কৰি একেবাৰে সেইফালে গোটেই এতিয়াতো গোটেই জনবসতি এলেকা পূৰ্ণ হৈ গ'ল বহুত মানুহে তাত চাব পেলাইছে আৰু কালা পাহাৰ সোণমাটি সোণমাটি আছে ছেক্টৰ 23
ভূমিস্খলন
প্ৰৱণ অঞ্চলত বসতি ৰোধ কৰিব লাগিব লগতে যথেষ্ট পৰিমাণে ঠাইডোখৰত গছ গছনি ৰুব লাগিব এনে কোনো পাহাৰৰ তলত গৃহ নিৰ্মাণ নকৰাই মানৱ সম্পদৰ বাবে উপযোগী হ'ব অত্যাধিক বৰষুণৰ পানীয়ে যাতে মাটিৰ সমভূমিভাগ কোমলাব নোৱাৰে তাৰ বাবে পাহাৰীয়া অঞ্চলত নলা খান্দি বৰষুণৰ পানী তলত পেলোৱাৰ ব্যৱস্থাও কৰিব লাগিব শ্ৰোতাসকল এই বিষয়ে সবিশেষ জানো আহক পুনৰবাৰ শৰ্মাচাৰৰ পৰা
ভূমিস্খলনৰ বাবে সাধাৰণতে আমি মানুহেই জগৰীয়া বুলি কওঁ তথাপিও প্ৰাকৃতিক কাৰণত যি ধৰণৰ ভূমিস্খলন হয় সেইবিলাকো কম পৰিমাণে জগৰীয়া ভূমিস্খলনৰ আগজাননী দিয়াটো অতি সম্ভৱ নহয় গতিকে ভূমিস্খলন হোৱা বা হোৱাৰ সম্ভাৱনা থকা অঞ্চলত মানুহৰ বসতি নাইকিয়া কৰিব লাগে ভূমিস্খলন হোৱা অঞ্চলসমূহত মানুহৰ ক্ৰিয়া কাৰ্যকলাপ ক্ৰমান্বয়ে হ্ৰাস কৰিব লাগে যিহেতু পাহাৰ অঞ্চলত বা ওখ ঠাইত মানে ঘৰ দুৱাৰ বা খেতি বাতি কৰে গতিকে তেনে অঞ্চলত ভূমিস্খলন হোৱাৰ যথেষ্ট শংকা থাকে তেনে অঞ্চলত অধিক পৰিমাণে গছ গছনি ৰুব লাগে যাতে ইহঁতে ভূমিভাগক খামুচি মাৰি ধৰি ৰাখে খহনীয়া অঞ্চলত পকা বান্ধ বা গোজ দি খহনীয়া ৰোধ কৰিব লাগে অত্যধিক বৰষুণৰ পানীয়ে যাতে মাটিৰ সমভূমিভাগ কোমলাব নোৱাৰে তাৰ বাবে পাহাৰীয়া অঞ্চলসমূহত নলা খান্দি বৰষুণৰ পানী নদীত পেলোৱাৰ ব্যৱস্থা কৰিব লাগে অতিমাত্ৰা ভূমিস্খলন হোৱা অঞ্চলসমূহ চিনাক্ত কৰি ভৌগোলিক তথা ভূতাত্ত্বিক অধ্যয়নেৰে ভূমিস্খলনৰ সম্ভাৱনা থকা অঞ্চলসমূহ চিনাক্ত কৰি সিহঁতৰ বাবে মাণ্ডলিক মানচিত্ৰ তৈয়াৰ কৰিব লাগে এনে তথ্যৰ পৰা তেনে অঞ্চলত জনবসতি পথ নিৰ্মাণ বা হিমালয়ৰ তীৰ্থযাত্ৰীসকলৰ বাবে গতিপথ আদি পৰিহাৰ কৰিব পৰা যায় যাৰ ফলত সা সম্পত্তি আৰু মানুহৰ হানি বিঘিনি হ্ৰাস কৰিব পৰা যায় এনে ভূমিস্খলন সক্ৰিয় অঞ্চলসমূহত অত্যধিক বৰষুণ হ'লেও সেই অঞ্চলৰ লোকসকলক তাৰ পৰাই আঁতৰাই আনিব লাগে আৰু মানুহক সজাগ কৰি ৰ'ব লাগে
শ্ৰোতাসকল অনুষ্ঠানৰ শেষত ক'ব বিচাৰিছোঁ পৰিকল্পিতভাৱে গৃহ নিৰ্মাণ কৰক সাৱধান হওক লগতে সজাগ হৈ সুৰক্ষিত থাকক ইমানপৰে শ্ৰোতাসকলে ৰেডিঅ' লুটৰ দ্বাৰা প্ৰচাৰিত সাৰথি অনুষ্ঠানটি শুনিলে এই অনুষ্ঠানটিৰ উদ্দেশ্য হৈছে দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কে জনমানসত সজাগতাৰ সৃষ্টি কৰা আমাৰ এই অনুষ্ঠানটি ডক্টৰ অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ সৌজন্যত আৰু অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত প্ৰস্তুত কৰা হৈছে
প্ৰিয় শ্ৰোতা সাৰথি অনুষ্ঠানটি শুনি আপুনি কেনে পালে তাক জনাবলৈ নাপাহৰিব আমাক জনাবলৈ আপুনি 8811092674 এই নম্বৰলৈ মেছেজ কৰিব পাৰে radiolit@gmail.com ইয়ালৈ ইমেইল কৰিব পাৰে অথবা ফেচবুকৰ ৰেডিঅ' লুইটৰ পেজতো আপুনি আপোনাৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰে আপোনাৰ বহুমূলীয়া মন্তব্যৰ বাবে আমি বাট চাই ৰ'ম